অহা কেন্দ্ৰীয় পৰা তিনিখন নতুন কোভিড 19 Okay.